এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰি খাই ঘাই বাতৰিৰ ভিতৰত আছে, নদিনৰ বিৰতিৰ মূৰত আজিৰ পৰা দিছপুৰত অসম বিধানসভাৰ বাজেট অধিৱেশন, বাজেট সন্দৰ্ভত জনসাধাৰণক পৰামৰ্শ আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহান, অসম বিধানসভাৰ বাজেট অধিৱেশনত অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ আইন সংশোধন কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ ঘোষণা, ৰাজ্য চৰকাৰে বিভিন্ন পদৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ কাইলৈৰ পৰা পৰ্যায়ক্ৰমে ঘোষণা, বিগত পাঁচটা মাহত 2.5 লাখ দেশী বিদেশী পৰ্যটকৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ, 6 কোটিতকৈ অধিক টকা ৰাজহ সংগ্ৰহ, আৰু ICC চেম্পিয়ন্স ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাত কালি নিউজিলেণ্ডৰ বিৰুদ্ধে 44 ৰানত ভাৰতৰ জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা 9 দিনৰ বিৰতিৰ মূৰত আজিৰে পৰা দিছপুৰত অনুষ্ঠিত হ'ব। শুকুৰবাৰলৈ চলিবলগীয়া সদনৰ বৈঠকৰ সময়ছোৱাত কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। 10 মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত 2025-26 বিত্তীয় বৰ্ষৰ বাবে বাজেট দাখিল কৰিব। 11 আৰু 12 মাৰ্চত বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। 13ৰ পৰা 20 মাৰ্চলৈ সদনৰ স্থায়ী সমিতিসমূহৰ বৈঠকৰ বাবে বিধানসভাৰ কাম কাজ স্থগিত থাকিব। 21, 24 আৰু 25 মাৰ্চত পুনৰ সদনৰ কাৰ্যক্ৰমণিকা অনুষ্ঠিত হ'ব। 25 মাৰ্চত অসম বিধানসভাৰ এইবাৰৰ অধিৱেশন অনিৰ্দিষ্টকালৰ বাবে স্থগিত ৰখা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বাজেট সন্দৰ্ভত কিবা বিশেষ পৰামৰ্শ থাকিলে সেই পৰামৰ্শসমূহ সামাজিক মাধ্যমযোগে তেওঁক অৱগত কৰিবলৈ আহান জনাইছে। বিশেষকৈ বিভিন্ন বিষয়ৰ উদ্ভাৱনীমূলক পৰামৰ্শ আগবঢ়াবলৈ তেওঁ জনসাধাৰণক আহান জনাইছে। বহিৰাজ্যত থকা অসমীয়াসকলে তেওঁলোকে বসবাস কৰি থকা ৰাজ্যসমূহত কিবা নতুন কাম হৈছে নেকি সেই বিষয়টো মুখ্যমন্ত্ৰীক জনাব পাৰিব বুলি তেওঁ সামাজিক মাধ্যমযোগে উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে বিভিন্ন বিষয়ত মন্তব্য কৰাৰ লগতে জনসাধাৰণৰ প্ৰতি এই আহান জনায়।
এই বছৰৰ বাজেটত এনে বহুত নতুন ইনফ্ৰাষ্ট্ৰাকচাৰৰ আঁচনিও আৰম্ভ কৰিব। আপোনালোকৰ যদি বাজেটক লৈ কিবা বিশেষ পৰামৰ্শ আছে, উদ্ভাৱনীমূলক পৰামৰ্শ, এনেকুৱা পৰামৰ্শ যি আমি কোনেও নাজানো, যি নতুন অসম নিৰ্মাণৰ বুনিয়াদ হ'ব পাৰে, যি ইনোভেটিভ হ'ব পাৰে, যিয়ে কেইবাজনো মানুহৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব পাৰে, যোনে নেকি অসমৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত বিজ্ঞানসন্মত পৰামৰ্শ আগবঢ়াব পাৰে, তেনে যদি কিবা আপোনালোকৰ পৰামৰ্শ আছে মোক কমেণ্ট ছেকশ্যনত আপোনালোকে পৰামৰ্শ দিব। প্ৰবাসী অসমীয়াসকল, কোনোবা কলিকতাত আছে, কোনোবা দিল্লীত আছে, কোনোবা মহাৰাষ্ট্ৰত আছে, কোনোবা কৰ্ণাটকত আছে, সেই ৰাজ্যবিলাকত যদি কিবা ভাল কাম হৈছে যি অসমত হোৱা নাই, তেনে পৰামৰ্শও আমাক দিব পাৰে।
আকাশবাণী গুৱাহাটী কেন্দ্ৰই বিধানসভা অধিৱেশন অনুষ্ঠিত হোৱা দিনত প্ৰতিনিশা 9:15-10 বাবে বিধানসভাত আজিৰ দিনটো শীৰ্ষক কাৰ্যসূচী প্ৰচাৰ কৰিব। তদুপৰি 10 মাৰ্চত বিত্তমন্ত্ৰীয়ে সদনত দিয়া বাজেট ভাষণ আকাশবাণী গুৱাহাটী কেন্দ্ৰই পোনপটীয়াকৈ প্ৰচাৰ কৰিব। অসম বিধানসভাৰ বাজেট অধিৱেশনতে অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ আইন সংশোধন কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই সংশোধনীৰ জৰিয়তে প্ৰাদেশিকীকৰণ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ চৰ্ত সাল সলনি কৰা হ'ব। অৱশ্যে প্ৰাদেশিকীকৰণৰ বাবে ধাৰ্য কৰা 2006 চনৰ 1 জানুৱাৰী ভিত্তিবৰ্ষৰ কোনো কাৰণতে সলনি নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে। শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কালি 12টা শিক্ষক সংগঠনৰ উমৈহতীয়া মঞ্চ সদৌসম সন্মিলিত শিক্ষক মঞ্চৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাত দিয়া ভাষণত এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰাদেশিকীকৰণ আইনৰ কেতবোৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে কেবিনেট উপসমিতি গঠন কৰিছে। চৰকাৰে শিথিলতাৰে আইনৰ গণ্ডীৰ ভিতৰত থাকি সমস্যাসমূহ সমাধানৰ বাবে চেষ্টা চলাব বুলিও তেওঁ কয়। ডঃ পেগুৱে কয় যে 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে স্বীকৃতি লাভ কৰা শিক্ষানুষ্ঠানসমূহৰ বিষয়টো পুনৰীক্ষণ কৰা হ'ব। প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিদ্যালয় শিক্ষা বিভাগৰ বাবে নতুন একত্ৰিত সেৱা বৃদ্ধি প্ৰস্তুত কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে। এই সন্দৰ্ভত শিক্ষক সংগঠনসমূহৰ সৈতে আলোচনা কৰি থকা হৈছে বুলি উল্লেখ কৰি ডঃ পেগুৱে কয় যে একত্ৰিত সেৱা বিধিত শিক্ষকসকলৰ পদোন্নতিৰ বাবে বিশেষ দফা সংলগ্ন কৰা হ'ব। হাইস্কুলৰ প্ৰধান শিক্ষক নিযুক্তিৰ বাবে অসম মাধ্যমিক শিক্ষা সেৱা বিধিৰ সংশোধন ঘটোৱাৰ কথা উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে নতুন সংশোধনীত সেৱা বিধি অনুসৰি বিজ্ঞানৰ স্নাতক শিক্ষকসকলো প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়ালৈ আহিব পাৰিব। নতুনকৈ পদ নিয়মীয়া হোৱা ঠিকাভিত্তিক শিক্ষকসকলে সেই সুবিধা নাপাব বুলি তেওঁ জানিবলৈ দিয়ে। শিক্ষা বিভাগত নতুনকৈ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নিযুক্তি দিয়া নহ'ব বুলিও তেওঁ ঘোষণা কৰে। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ হাইস্কুলসমূহত প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পথ প্ৰশস্ত হৈছে। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰৰ জৰিয়তে প্ৰাদেশিকীকৃত হাইস্কুলসমূহত প্ৰধান শিক্ষক পদলৈ পদোন্নতিৰ বাবে জিলা বাছনি সমিতিয়ে প্ৰস্তুত কৰা তালিকা 10 দিনৰ ভিতৰত বন্ধ খামত দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 28 ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ে সংশোধিত অসম মাধ্যমিক শিক্ষা সেৱা বিধিৰ অধীনত ৰাজ্যৰ হাইস্কুলসমূহত প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল। ৰাজ্য চৰকাৰে বিভিন্ন পদৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ কাইলৈৰ পৰা পৰ্যায়ক্ৰমে ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি তেওঁ সামাজিক মাধ্যমযোগে সদৰি কৰা মতে কাইলৈ নিযুক্তি পৰীক্ষাৰ প্ৰথমটো ফলাফল ঘোষণা কৰা হ'ব। কাইলৈ অসম আৰক্ষীৰ গাড়ী চালকৰ পদত নিযুক্তি দিয়াৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। একেদৰে অহা 6 মাৰ্চত অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ আৰু 7 মাৰ্চত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে অনুষ্ঠিত নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। পৰৱৰ্তী পৰ্যায়ত 12 মাৰ্চত অসম আৰক্ষীৰ কনিষ্টবল পদৰ আৰু 27 মাৰ্চত অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ কনিষ্টবল পদৰ বাবে হোৱা নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে প্ৰকাশ কৰা 4,500টা প্ৰাথমিক শিক্ষক পদৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আজি আৰম্ভ হ'ব। সঞ্চালকালয়ে প্ৰাথমিক বিদ্যালয়ত 2,900টা আৰু উচ্চ প্ৰাথমিকৰ 1,600টা শিক্ষক পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। এই বিজ্ঞাপন অনুসৰি প্ৰাৰ্থীসকলে বিভাগীয় ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বৰ তুলনাত শেহতীয়াকৈ দেশী বিদেশী পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। চলিত পৰ্যটন বৰ্ষৰ বিগত 5টা মাহত 2.5 লাখ পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰে। এই সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই 6 কোটিতকৈ অধিক টকাৰ ৰাজহ সংগ্ৰহ কৰিছে। বিগত সময়ছোৱাত অতি কম দিনৰ ব্যৱধানত ৰাষ্ট্ৰপতি আৰু প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰখন ভ্ৰমণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কাজিৰঙাত নিশা কটাই ৰাষ্ট্ৰীয় উদ্যানখনৰ সৌন্দৰ্য উপভোগ কৰিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা বছৰৰ অক্টোবৰত পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰাৰ পাছত সেই মাহটোতে 593 গৰাকী বিদেশী আৰু 28,986 গৰাকী দেশী পৰ্যটকসহ মুঠ 29,579 গৰাকী পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰে। নৱেম্বৰত 2,869 গৰাকী বিদেশী আৰু 49,152 গৰাকী দেশী পৰ্যটকসহ মুঠ 52,021 গৰাকী পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰে। ডিচেম্বৰত 2,048 গৰাকী বিদেশী পৰ্যটক আৰু 78,057 গৰাকী দেশী পৰ্যটকসহ মুঠ 80,105 গৰাকী পৰ্যটকে বিশ্ব ঐতিহ্য ক্ষেত্ৰখন ভ্ৰমণ কৰে। জানুৱাৰীত 2,006 গৰাকী বিদেশী পৰ্যটক আৰু 62,838 গৰাকী দেশী পৰ্যটকসহ মুঠ 64,844 গৰাকী পৰ্যটকে কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰে। ফেব্ৰুৱাৰীত 2,195 গৰাকী বিদেশী পৰ্যটক আৰু 31,148 গৰাকী দেশী পৰ্যটকসহ মুঠ 33,343 গৰাকী পৰ্যটকৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ আগমন ঘটে। ইপিনে কাজিৰঙাত দুদিনীয়াকৈ অনুষ্ঠিত হাতী স্বাস্থ্যসেৱা শিবিৰৰ কালি সামৰণি পৰে। এই শিবিৰত দেশ বিদেশৰ 28 গৰাকী পশু চিকিৎসকে অংশগ্ৰহণ কৰে। গুৱাহাটী মহানগৰীৰ 6 মাইলত উড়ন সেতুৰ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত কেতবোৰ প্ৰয়োজনীয় কাম কাজ সুচলভাৱে সম্পন্ন কৰাৰ উপৰি অঞ্চলটোৰে আহ যাহ কৰা জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীৰ উপ আয়ুক্তই কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ নিশা 11:30 বজাৰ পৰা পুৱতি নিশা 4:30 বজালৈ উড়ন সেতুৰ কাম সম্পূৰ্ণ নোহোৱা পৰ্যন্ত যান বাহনৰ চলাচল কিছু নিয়ন্ত্ৰণ কৰা হ'ব। 6 মাইলৰ উড়ন সেতু আৰু ডাউনটাউন হস্পিটেলৰ মাজত এই সময়ছোৱাত যান বাহন চলাচল বন্ধ থাকিব। খানাপাৰা দিশৰ পৰা পাঞ্জাবাৰী নাইবা জয়ানগৰ অভিমুখী যান বাহনসমূহ নিয়মিতভাৱে চলাচল কৰিব পাৰিব। আজি বিশ্ব বন্যপ্ৰাণী দিৱস। বন্যপ্ৰাণী সংৰক্ষণৰ গুৰুত্ব আৰু বিলুপ্ত প্ৰাণীসমূহে বিশ্বজুৰি সন্মুখীন হোৱা প্ৰত্যাহ্বান সন্দৰ্ভত সচেতনতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে 3 মাৰ্চত বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই দিৱস উপলক্ষে গুজৰাটৰ জুনাগড় জিলাৰ ছাছানত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিব। এই পৰিষদে শ্ৰীমোদীক অধ্যক্ষ হিচাপে লৈ বন্যপ্ৰাণী আৰু বনাঞ্চল সংৰক্ষণ তথা উন্নয়নৰ হকে কাম কৰি আহিছে। এই বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰীয়ে ছাছানত কেইগৰাকীমান মহিলা বনকৰ্মীৰ সৈতে মত বিনিময় কৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2026 চনৰ বিধানসভা নিৰ্বাচনত বিৰোধী মিত্ৰতা সন্দৰ্ভত আৰু অসমত উৎপাদিত নেমু বিদেশত চৰা দামত বিক্ৰী সন্দৰ্ভত দুটা বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিৰ্বাচনৰ পূৰ্বে বিধানসভাত উত্থাপন হ'বলগীয়া অন্তিমখন পূৰ্ণাংগ বাজেটৰ জৰিয়তে ৰাজ্য চৰকাৰৰ 18খন ধবজাবাহী আঁচনি পূৰ্বৰ তুলনাত অধিক ধনৰ আবণ্টন দিয়াৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিত্তমন্ত্ৰী ডঃ অজন্তা নেওগক পৰামৰ্শ দিয়া বুলি বিত্ত বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। এই বাতৰিটো দৈনিক অসম কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান গুৱাহাটীত পৰ্যাপ্ত বিশেষজ্ঞ চিকিৎসক, শৈক্ষিক অনাশৈক্ষিক মানৱ সম্পদ, উপযুক্ত চিকিৎসা সঁজুলি অবিহনেই বিগত দুবছৰে চিকিৎসা চলি আছে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন কাকতে বৃহৎ অট্টালিকাতে সীমাবদ্ধ এইমছ গুৱাহাটী শিৰোনামেৰে বাতৰি প্ৰকাশ কৰিছে। হোৱাইট হাউছত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে হোৱা বাক বিতণ্ডাৰ পাছতো ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিয়ে মাৰ্কিন সহায় অপৰিহাৰ্য বুলি মন্তব্য কৰিছে। এই বাতৰিটো আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। ট্ৰাম্প নহয়, জেলেনস্কিৰ কাষত ইউৰোপ শিৰোনামেৰে আন এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। এই কাকতখনে ৰাজ্যৰ শিক্ষা বিভাগ পুঁজিৰ অভাৱত ভুগিছে বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কৰা এটা মন্তব্যৰে বাতৰি প্ৰকাশ কৰিছে। 4 মাৰ্চৰ পৰা বিভিন্ন পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগতে এই পৰীক্ষাত বয়স, শিক্ষাগত অৰ্হতা, ফাঁকি দিয়া প্ৰাৰ্থীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এই বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ভাৰতীয় অৰ্থনীতি অহা বিত্তীয় বৰ্ষত বিশ্বৰ ভিতৰতে দ্ৰুত বিকশিত অৰ্থনীতিত পৰিণত হ'ব বুলি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে প্ৰকাশ কৰিছে। এই বাতৰিটো দৈনিক জনমভূমি কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। স্বাগত হাস্পতালত মৃত ব্যক্তিৰ দুটা বৃক্ক জি এম চি এইচৰ দুগৰাকী ৰোগীৰ দেহত সংৰোপণ কৰা হৈছে। এই আশাব্যঞ্জক বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফায়াৰ ফ্লাই নামৰ মহাকাশ সংস্থাটোৰ ব্লু ঘোষ্ট নামৰ মহাকাশ যানখনে কালি চন্দ্ৰপৃষ্ঠৰ মেৰ ক্ৰিছিয়ামৰ সমীপৰ প্ৰথমবাৰৰ বাবে সফলতাৰে অৱতৰণ কৰে। দি আছাম ট্ৰিবিউন কাকতে এই বাতৰিটো প্ৰাইভেট লেণ্ডাৰ লেন্স অন মুন উইথ স্পেচিয়েল নাছা ডেলিভাৰী শিৰোনামেৰে প্ৰকাশ কৰিছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক উত্তৰ পূবৰ প্ৰকল্পত ব্যয় কৰিবৰ বাবে পুঁজি মোকলাই দিছে। এই বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ পুনৰ ঘূৰি যাওঁ।
ধন্যবাদ জিন্তি। নগাঁও জিলাৰ বেবেজিয়াৰ জুৰীয়া নামঘৰৰ সমীপৰ মুকলি পথাৰৰ প্ৰাকৃতিক পৰিৱেশত যান্ত্ৰিক শব্দ আৰু পোহৰবিহীনভাৱে দুদিনীয়াকৈ অনুষ্ঠিত ষষ্ঠ বাৰ্ষিক ৰোড ঘাই বেবেজিয়া নাট মহোৎসৱৰ কালি সামৰণি পৰে। কালি অন্তিম দিনা 4খন নাটক মঞ্চস্থ কৰা হয়। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত কালি অনুষ্ঠিত আই চি চি চেম্পিয়নছ ট্ৰফিত জয়ৰ ধাৰা অব্যাহত ৰাখি ভাৰতে গ্ৰুপ এত নিউজিলেণ্ডৰ বিৰুদ্ধে 44 ৰাণত জয়লাভ কৰে। ভাৰতে প্ৰথমে বেটিং কৰি নিউজিলেণ্ডক জয়ৰ বাবে 250 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। নিউজিলেণ্ডে 45 অভাৰ 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই কেৱল 205 ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰত কাইলৈ ডুবাইত ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰু নিউজিলেণ্ডে পৰহিলৈ লাহোৰত দ্বিতীয়খন ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসম ভ্ৰমণসূচীৰে কালি ডিব্ৰুগড়ত উপস্থিত হোৱা ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ প্ৰখ্যাত এথলীট পি টি উষাই আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 56সংখ্যক বিশ্ববিদ্যালয় সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ ল'ব। কালি ডিব্ৰুগড় জিলা সন্থাৰ উদ্যোগত আউটডোৰ ষ্টেডিয়ামত দৌৰবিদগৰাকীক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকে। নলবাৰী জিলাৰ বাহজানীত জন্মগ্ৰহণ কৰা তথা গুৱাহাটীৰ বাসিন্দা অৱসৰী ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত, সমাজসেৱক, লেখক চন্দ্ৰ কুমাৰ শৰ্মাৰ কালি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 80 বছৰ। 1967 চনত শুৱালকুছি উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে চাকৰি জীৱন আৰম্ভ কৰা শৰ্মাই 1969 চনত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰি ৰাজ্যখনৰ বিভিন্ন জিলাত মহকুমাধিপতি, অতিৰিক্ত উপায়ুক্ত আদি বিভিন্ন পদত দক্ষতাৰে সেৱা আগবঢ়াইছিল। 1986 চনত তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱালৈ মনোনীত হয়। 2006-2009 চনলৈ তেওঁ অসমৰ নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্বভাৰ পালন কৰিছিল। অৱসৰৰ পাছত সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত শৰ্মাই নলবাৰী আৰু বৃহত্তৰ বাহজানী অঞ্চলৰ বিভিন্ন অনুষ্ঠানক নেতৃত্ব দিছিল। তেওঁৰ মৃত্যুত বিভিন্ন দল, সংগঠন আৰু ব্যক্তিবিশেষে শোক প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 16 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰকাশ কৰা শেহতীয়া 24 ঘণ্টাৰ প্ৰদূষণ সূচক অনুসৰি গুৱাহাটীৰ বায়ুৰ মান 148 বুলি কোৱা হৈছে। ন দিনৰ বিৰতিৰ মূৰত আজিৰে পৰা দিছপুৰত অসম বিধানসভাৰ বাজেট অধিৱেশন। বাজেট অধিৱেশনত অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ আইন সংশোধন কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ ঘোষণা। ৰাজ্য চৰকাৰে বিভিন্ন পদৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ কাইলৈৰ পৰা পৰ্যায়ক্ৰমে ঘোষণা। বিগত 5টা মাহত 2.5 লাখ দেশী বিদেশী পৰ্যটকৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ। আৰু আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত কালি নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ 44 ৰাণত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।